وراودته التي هو في بيتها عن نفسه وغلقت الأبواب وقالت هيت لك قال معاذ الله إنه ربي أحسن مثواي إنه لا يفلح الظالمون
আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল সেইজনীয়ে তেওঁক উপযাচিকা হৈ যৌন মিলনৰ কুপ্ৰৰচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে আৰু ক'লে আহা ইউছুফে ক'লে মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিশ্চয় তেওঁ মোৰ মনিব তেওঁ মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে নিশ্চয় জালিমসকল কেতিয়াও সফল নহয়